ella, Akashvani. বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য, মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ উত্তৰ দিব। দিল্লীৰ 70খন আসন বিশিষ্ট বিধানসভাৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। অসম সাহিত্যসভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি পৰিব। ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়াল ৱাংচুকে আজি প্ৰয়াগৰাজত চলি থকা কুম্ভ মেলাত ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰে। আৰু মুম্বাই অপেন টেনিছৰ মহিলাৰ ছিংগলছত ভাৰতৰ অংকিতা ৰাইনাই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা আৰম্ভ হৈছে। আলোচনাত ভাগ লৈ সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে কয় যে দেশৰ অযুত সম্পদ আৰু অপাৰ সম্ভাৱনা থকা সত্ত্বেও ইয়াৰ সদ্ব্যৱহাৰ হোৱা নাই। তেওঁ কয় যে বৰ্তমান চৰকাৰে দেশৰ আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দাবী কৰিছে যদিও চৰকাৰে জনসাধাৰণে বিচৰা অনুসৰি উন্নয়নত ব্যৰ্থ হৈছে। শ্ৰীযাদৱে প্ৰয়াগৰাজৰ মহাকুম্ভৰ দুৰ্ঘটনাৰ কথা উল্লেখ কৰি উত্তৰ প্ৰদেশ চৰকাৰ প্ৰয়াগৰাজৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ উত্তৰ দিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে বিয়লি 5 বজাত সদনত আলোচনাৰ উত্তৰ দিব। লোকসভাত কালিৰে পৰা ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। শ্ৰীৰিজিজুৱে এটা বাৰ্তাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি কয় যে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হকে সঘনে কথা কোৱা বিৰোধী নেতাগৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰে আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চিনাক্ত কৰাত ব্যৰ্থ হৈছে। দিল্লীৰ 70খন আসন বিশিষ্ট বিধানসভাৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু সন্ধিয়া 6 বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত 1,56,00,000 ভোটদাতাই 699 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। অহা শনিবাৰে এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নিৰ্বাচন আয়োগে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে 1,80,000ৰো অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰিছে। ইফালে নিৰ্বাচনৰ পূৰ্বে 202 কোটি টকাৰো অধিক মূল্যৰ সুৰা, ড্ৰাগছ, গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু নগদ ধন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত 88 কোটি টকাৰ মাদক দ্ৰব্য আৰু 81 কোটি টকাৰ গুৰুত্বপূৰ্ণ সামগ্ৰী আছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সৈতে জড়িত বিষয়াসকলৰ সুবিধাৰ্থে ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিনকেইটাত পুৱা 4 বজাৰ পৰা দিল্লীৰ মেট্ৰ' সেৱা আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকখনত জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিন্হা, গৃহ সচিব গোবিন্দ মোহন আৰু ইণ্টেলিজেন্স ব্যুৰ আৰু ৰৰ দৰে সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ। লোকসভাৰ প্ৰশ্নকালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সামগ্ৰীৰ উৎপাদন ব্যয়ৰ তুলনাত 50% লাভ হোৱাকৈ চৰকাৰে 2019 চনৰ পৰা ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰি আহিছে। ভাৰতত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক নাৰিকল উৎপাদন হোৱাটো অতি গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি শ্ৰীচৌহানে কয় যে নাৰিকল উৎপাদনৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে ৰাজ্যসভাত আজি মহাকুম্ভৰ দুৰ্ঘটনা সন্দৰ্ভত আলোচনাৰ দাবী জনাই বিৰোধী পক্ষৰ কেইবাগৰাকী সদস্যই আগবঢ়োৱা সদন স্থগিতকৰণৰ প্ৰস্তাৱ উপসভাপতি হৰিবংশে খাৰিজ কৰে। বেলজিয়ামত বাৰ্ট ডে ৱেভাৰে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। তেওঁ বেলজিয়ামৰ ৰজা ফিলিপৰ সন্মুখত কালি ৰাজভৱনত নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। 5টা দলৰ এই মৰ্চা চৰকাৰে বাজেটৰ সংস্কাৰত গুৰুত্ব দিয়াৰ উপৰি অনুপ্ৰৱেশ ৰোধ আৰু অৰ্থনৈতিক পুনৰগঠনৰ নীতি নিৰ্ধাৰণত মনোনিৱেশ কৰিব। ৱেভাৰৰ 15 সদস্য বিশিষ্ট মন্ত্ৰীসভাত মাত্ৰ 3গৰাকীহে মহিলা মন্ত্ৰী আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ নতুন প্ৰধানমন্ত্ৰী বাৰ্ট ডে ৱেভাৰক আজি অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত বেলজিয়ামৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বিভিন্ন পৰকীয় বিষয়ত সহযোগিতাৰে কাম কৰাৰ আশা প্ৰকাশ কৰে। শ্ৰীলংকাই আজি 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। কলম্বোৰ ইণ্ডিপেণ্ডেন্স স্কোৱেৰত এই দিৱসৰ চৰকাৰী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অন্যান্য চহৰসমূহতো এই দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ দিহা কৰা হৈছে। ৰাষ্ট্ৰৰ পুনৰুজ্জীৱিতকৰণৰ দিশে নতুন দৃষ্টিভংগীৰে দেশখনে ইয়াৰ নতুন চৰকাৰৰ অধীনত আজি 77 সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে। আৰক্ষীৰ মিডিয়াৰ মুখপাত্ৰ বুদ্ধিকা মানাতুংগাই কয় যে এই দিৱস উদযাপনৰ বাবে 1000ৰো অধিক আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে। কলম্বোত আয়োজিত চৰকাৰী কাৰ্যসূচীত ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেই বিশেষ ভাষণ প্ৰদান কৰিব। ইয়াৰ লগতে সামৰিক কুচকাৱাজ আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি পৰিব। আজি অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছতে আকাশ শীৰ্ষক মহিলাসকলৰ প্ৰতিভা বিকাশৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আবেলিৰ ভাগত নাট্য সন্মিলন আৰু অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠানৰ লগতে আজীৱন সভ্য সন্মিলনৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে 54জন সাংবাদিকক নিষ্ঠাৱান সাংবাদিক বঁটা প্ৰদান কৰা হ'ব। সন্ধিয়াৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভাৰ সদস্য কাৰ্চানভাই চোলাংকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়াত চোলাংকী তেওঁৰ সাধাৰণ জীৱন আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ প্ৰতি আগবঢ়োৱা কল্যাণমূলক সেৱাৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব। শ্ৰীমোদীয়ে মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ভূটানৰ ৰজা জিগমে খেচাৰ নামগেয়াল ৱাংচুকে আজি প্ৰয়াগৰাজত চলি থকা কুম্ভমেলাত ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰে। তেওঁৰ সৈতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও পবিত্ৰ স্নান কৰে। ভূটানৰ ৰজাগৰাকীয়ে অক্ষয়ভাট আৰু বাৰে হনুমান মন্দিৰ দৰ্শন কৰিব। তেওঁ লগতে ডিজিটেল মহাকুম্ভ অভিজ্ঞতা কেন্দ্ৰও পৰিদৰ্শন কৰিব। ভাৰতে ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ 37.64 মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়াইছে। এই বৰঙণি যোৱা বছৰৰ 31 ডিচেম্বৰত জমা দিয়া হয়। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কালি এখন সংবাদমেলত ভাৰতৰ সময়ানুৱৰ্তী বৰঙণিৰ প্ৰশংসা কৰে। যোৱা এক দশকৰো অধিক কালত মৃত্যু হোৱা 400 পাকিস্তানবাসী হিন্দু আৰু শিখ লোকৰ চিতাভস্ম ভাৰতলৈ অনা হৈছে। আট্টাৰী ৱাঘা যৌথ পহৰা চকীৰে অনা এই চিতাভস্ম হৰিদ্বাৰত গংগা নদীত বিসৰ্জন দিয়া হ'ব। এই চিতাভস্মখিনি গংগাত বিসৰ্জনৰ বাবে 2011 চনৰ পৰা পাকিস্তানৰ সংশ্লিষ্ট পৰিয়ালকেইটাই সংৰক্ষণ কৰি ৰাখিছিল। পাঞ্জাব আৰক্ষীৰ প্ৰটকল বিষয়া অৰুণ মাহালে আমাৰ জলন্ধৰ সংবাদদাতাক জনোৱা অনুসৰি 350গৰাকী হিন্দু আৰু 50গৰাকী শিখ লোকৰ চিতাভস্ম পাকিস্তানৰ পৰা অনা হৈছে। এই চিতাভস্মখিনি কৰাচীত থকা পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিত ৰামনাথ মহাৰাজে ভাৰতলৈ আনিছে। মুম্বাইৰ ক্ৰিকেট ক্লাব অৱ ইণ্ডিয়াত অনুষ্ঠিত মুম্বাই অপেন টেনিছৰ মহিলাৰ ছিংগলছত ভাৰতৰ অংকিতা ৰাইনাই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অংকিতাই বৈষ্ণৱী আদকাৰক ৰাউণ্ড অৱ 32ত 6-2 গেমত পৰাস্ত কৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত কাইলৈ অংকিতাই কানাডাৰ ৰেবেকা মাৰিনৰ বিৰুদ্ধে খেলিব। ছিংগাপুৰত অনুষ্ঠিত ছিংগাপুৰ স্মেশ বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতৰ মানুজ শ্বাহ আৰু দিয়া চিতালে মেক্সিকোৰ মাৰ্কোছ মেড্ৰিড আৰু অৰাঞ্চা কোচিঅ জুটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। মহিলাৰ দ্বৈত শাখাত ভাৰতৰ অহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জী থাইলেণ্ডৰ সুথাচিনি চাৱেটাৱত আৰু উৰাৱান পাৰ্নাঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ উত্তৰ দিব। দিল্লীৰ 70খন আসন বিশিষ্ট বিধানসভাৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি পৰিব। ভূটানৰ ৰজা জিগমে খেচাৰ নামগেয়াল ৱাংচুকে আজি প্ৰয়াগৰাজত চলি থকা কুম্ভমেলাত ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰে আৰু মুম্বাই অপেন টেনিছৰ মহিলাৰ ছিংগলছত ভাৰতৰ অংকিতা ৰাইনাই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।